ইব্ৰী অধ্যায় চাৰি। এতেকে আমি ভয়েৰে থাকোঁহক, কাৰণ তেওঁৰ বিশ্ৰামত সোমাবৰ প্ৰতিজ্ঞা থাকিলেও কিজানি কেনেবাকৈ তোমালোকৰ কোনো তাৰ পৰা বঞ্চিত হোৱা যেন দেখা যায়। কিয়নো আমাৰ আগত শুভবাৰ্তা প্ৰচাৰিত হ'ল, সেইদৰে তেওঁবিলাকৰ আগতো হৈছিল, কিন্তু সেই বাৰ্তাৰ বাক্য তেওঁবিলাকলৈ লাভজনক নহ'ল, কাৰণ সেয়ে শুনাবিলাকে সৈতে বিশ্বাসৰ দ্বাৰা সংযুক্ত নহ'ল। কিয়নো বিশ্বাস কৰা যি আমি সেই বিশ্ৰামত সোমাবলৈ পাওঁ। সেইদৰে তেওঁ ক'লে,
মই ক্ৰোধতেই শপত খালো, এওঁবিলাকে মোৰ বিশ্ৰামত সোমাবলৈ নাপাব।
জগত স্থাপনৰ কালত তেওঁৰ কাৰ্যবোৰ সমাপ্ত হলেও তেওঁ এই শপত খালে, কিয়নো এঠাইত তেওঁ সপ্তম দিনৰ বিষয়ে কৈছে,
আৰু সপ্তম দিনা ঈশ্বৰে তেওঁৰ সকলো কৰ্মৰ পৰা বিশ্ৰাম কৰে।
পুনৰাই তেওঁ এই ঠাইত কয়,
এওঁবিলাকে মোৰ বিশ্ৰামত সোমাবলৈ নাপাব।
এতেকে তাত কোনোবাই যেনে হলেও সোমাব, এই সোমোৱাটো বাকী থকাত আৰু যিবিলাকৰ আগত শুভবাৰ্তা আগেয়ে প্ৰচাৰিত হৈছিল তেওঁবিলাকে অবিশ্বাসৰ কাৰণে সোমাবলৈ নোপোৱাত, পুনৰাই তেওঁ আজি বুলি আন এটা দিন নিৰূপণ কৰি অতকালৰ পাছত আগেয়ে কোৱা দৰে দায়ুদৰ দ্বাৰাই কয়,
আজি যদি তোমালোকে তেওঁৰ মাত শুনিবলৈ পোৱা, তেনেকৈ তোমালোকৰ হৃদয় কঠিন নকৰিবা।
কিয়নো যীহুচুৱাই তেওঁবিলাকক বিশ্ৰাম দিয়া হলে ঈশ্বৰে পাছৰ আন দিনৰ কথা নকলেহেঁতেন। এতেকে ঈশ্বৰৰ লোকৰ কাৰণে বিশ্ৰামবাৰৰ ভোগ বাকী আছে, কিয়নো যেনেকৈ ঈশ্বৰে তেওঁৰ কৰ্মৰ পৰা বিশ্ৰাম কৰিলে, তেনেকৈ যিজনে তেওঁৰ বিশ্ৰামত সোমাল সেইজনেও নিজৰ কৰ্মৰ পৰা বিশ্ৰাম কৰিলে। এতেকে কোনেও যেন সেই অবিশ্বাসৰ আৰ্হিৰ দৰে পতিত নহয়, এইকাৰণে আমি সেই বিশ্ৰামত সোমাবলৈ যত্ন কৰোঁ। কিয়নো ঈশ্বৰৰ বাক্য দিয়া কাৰ্যসাধক আৰু আটাই দুধৰীয়া তৰোৱালত গৈ চোকা, প্ৰাণ আৰু আত্মা, গাঁঠি আৰু মজ্জা, এই সকলোকে ভেদ কৰালৈকে বিন্ধুতা আৰু মনৰ ভাৱনা আৰু অভিপ্ৰায়কো চিনিতা, আৰু কোনো সৃষ্ট বস্তু তেওঁৰ দৃষ্টিৰ অগোচৰ নহয়। কিন্তু যিজনাৰ আগত আমি হিচাপ দিব লগা হওঁ, তেওঁৰ চকুৰ আগত সকলোৱে উদং আৰু মুকলি। এতেকে স্বৰ্গবোৰৰ মাজেদি যোৱা এনে মহান এজনা, অৰ্থাৎ ঈশ্বৰৰ পুত্ৰ যীশু আমাৰ মহাপুৰোহিত হোৱাতে আহা, আমি স্বীকাৰ কৰা ধৰ্ম দৃঢ়কৈ ধৰি ৰাখোঁ। কিয়নো আমাৰ যি মহাপুৰোহিত, তেওঁ যে আমাৰ দুৰ্বলতাত হোৱা দুখত দুখিত হ'ব নোৱাৰে এনে নহয়, কিন্তু তেওঁ বিনা পাপে সকলো বিষয়ত আমাৰ দৰে পৰীক্ষিত হৈছিল। এতেকে আহা, আমি দয়া লাভ কৰিবলৈ আৰু সময়ৰ উপযুক্ত উপকাৰৰ অৰ্থে অনুগ্ৰহ পাবলৈ হাঁহেৰে অনুগ্ৰহৰ সিংহাসনৰ ওচৰলৈ চাপি যাওঁ হওক।